আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 19খন জিলাৰ 6,78,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,474খন গাঁও প্লাৱিত হৈ আছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 90টা আশ্ৰয় শিবিৰত 41,317ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানত বৰ্তমানলৈকে মুঠ 14গৰাকী লোকৰ মৃত্যু হৈছে। বিগত 24 ঘণ্টাত বানত কাছাৰ আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ হকে ইতিবাচক পৰিৱেশিক কাৰ্যসূচী গ্ৰহণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজি দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তৰকৰণ অভিযান অৰ্থাৎ অমৃত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে কাৰ্যসূচী লোৱা হৈছে আৰু আজিৰ পৰা অহা 31 আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী লোৱা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক পীৰ মা কে নাম কাৰ্যসূচী ৰূপায়ণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে এই ক্ষেত্ৰত বিশেষ পৰ্টেল মুকলি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই পৰ্টেলত সকলোৱে নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিব পাৰিব। তেওঁ কয় যে অসম চৰকাৰে বনভূমিৰ সুৰক্ষাৰ বাবে এটা নতুন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা আৰু ছেটেলাইটৰ সহায়ত যিকোনো ঠাইত বন ধ্বংস কৰা কাৰ্য শীঘ্ৰে প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। ডঃ শৰ্মাই এই অনুষ্ঠানতে তৃতীয় বন সুৰক্ষা বাহিনীক প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ বিতৰণ কৰা হয় বুলি প্ৰকাশ কৰে। ইয়াৰ ফলত বন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে স্বতন্ত্ৰ আৰু শক্তিশালীভাৱে কাম কৰি যাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ বাবে 130খন গাড়ী মুকলি কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত আজি গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ 5ম পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। লেখক কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত 9ম পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত আৰু শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে আজি এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিছে। বাক্সা জিলাৰ বৰমাত কালি অসম বাৰ্তাজীৱী সংঘৰ এখন অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত বাক্সা জিলা সমিতিখনৰ বাবে প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। বৰমাত অৱস্থিত বাক্সা প্ৰেছ ক্লাবত ভাৰত ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্য নিৰ্বাচিত কৰা হয়। অধিৱেশনত সাংবাদিকসকলৰ পেঞ্চন, টোলগেটসমূহত সাংবাদিকসকলৰ বিনামাচুলি অহা যোৱা কৰাৰ সুবিধা প্ৰদান, চৰকাৰী পৰিচয় পত্ৰ লাভৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। 62নম্বৰ বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বৰুৱাই উদ্বোধন কৰা প্ৰতিনিধি সভাত শালবাৰী আৰু মুছলপুৰ মহকুমাৰ বহুকেইগৰাকী জ্যেষ্ঠ তথা কনিষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে। সমাগত ঈদ উপলক্ষে কালি বিয়লি বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ঢেকীয়াজানিত এটা সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। শালবাৰী পৰিষদীয় সমষ্টিৰ পৰিষদ জয় মুছাহাৰীৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত মুছলিম সম্প্ৰদায়ৰ দুখীয়া পৰিয়ালসমূহৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰী আৰু কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাৰিষা সময়ৰ বাবে অহা 20 জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ ভ্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ৰখাৰ লগতে জীপ ছাফাৰীও বন্ধ থাকিব। একেদৰে অহা 9 জুনৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ থাকিব বুলি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকে এখন জাননীযোগে প্ৰকাশ কৰিছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40